आकाह भने, बातरी सैते मैं निर्माली शर्मा एतियार प्रधान बातरी समूह हल राष्ट्रपति श्रीमती द्रौपदी मुर्मुए परिवेशर प्रति संवेदनशील जीवनशैली आगवाड़ी लबले आहवान जानाइछे। प्रधानमंत्री नरेन्द्र मोदी कालि दिन 11 বজাত आकाशवाणी मन की बात अनुषान जोगेद देश विदेश श्रोतार आगत मनोर भाव व्यक्त कर भारत भूमिकम्प बेहतर प्रभावित म्यांमार सहाज्य प्रदान उद्देश्य आज पुवा ब्रह्मा नाम विशेष अभियान आरम्भ कर छत्तीसगढ़ सुकमा जिला सुरक्षा बाहन हुआ एट संघर्ष कमे 17 জন माओवादी निहत और आई पी एल क्रिकेट प्रतिजोगित आज किसु समय पास हबलग एन खेल गुजरात टाइटन्स मुम्बई इंडियन्स विरुदे अवतीर्ण हम। राष्ट्रपति श्रीमती द्रौपदी मुर्मुए परिवेशर प्रति संवेदनशील जीवनशैली आकुआली लबले आहवान जानाइछे। नतुन दिल्लीर विज्ञान भवनत आजि राष्ट्रीय परिवेश सम्मेलन 2025 मुकलि करि श्रीमती मुर्मुए कय जे इयार फलत अकल परिवेश सुरक्षित हुवाय नहय बरं इ अधिक जीवन्त हय उठिब। সজাগতা আৰু সমূহীয়া প্ৰচেষ্টা ভিত্তিক নিৰন্তৰ কাম কাজৰ মাধ্যমেৰে পৰিৱেশ সংৰক্ষণ আৰু প্ৰসাৰ সম্ভৱপৰ বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। তেওঁ কয় যে ভৱিষ্যৎ প্ৰজন্মক নিকা পৰিৱেশ প্ৰদান কৰাটো আমাৰ নৈতিক দায়িত্ব। তেওঁ লগতে কয় যে নিকা পৰিৱেশ আৰু অত্যাধুনিক উন্নয়ন প্ৰক্ৰিয়াৰ মাজত ভাৰসাম্য বৰ্তাই ৰখাটো এক প্ৰকাৰৰ সুযোগ আৰু প্ৰত্যাহ্বান। পৰিৱেশ সংৰক্ষণত গুৰুত্ব আৰোপ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে পৰিৱেশৰ শোষণ নহয় বৰং সংৰক্ষণহে ভাৰতীয় বিকাশৰ ঐতিহ্য। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যোৱা এটা দশকত ভাৰতে আন্তঃৰাষ্ট্ৰীয় চুক্তি অনুযায়ী ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে আৰু নিৰ্ধাৰিত সময়ৰ পূৰ্বে ঘোষিত লক্ষ্যত উপনীত হবলৈ সমৰ্থ হৈছে। এই উপলক্ষে কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে ভাৰতে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ প্ৰযুক্তি উদ্ভাৱনত গুৰুত্ব আৰোপ কৰি আহিছে আৰু ই বিকাশশীল ৰাষ্ট্ৰসমূহৰ বাবে দ্ৰুত অৰ্থনৈতিক বিকাশ জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াৰ সৰ্বোত্তম উপায় বুলি বিশ্বাস কৰে। তেওঁ কয় যে ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ নবীকৰণযোগ্য শক্তি উৎপাদনকাৰী ৰাষ্ট্ৰ আৰু দেশে 2030 চনৰ ভিতৰত 500 GW নবীকৰণযোগ্য শক্তি উৎপাদন ক্ষমতা গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ভাৰতে অকল কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰাতেই গুৰুত্ব আৰোপ কৰা নাই বৰং সেউজ শক্তিখণ্ডৰ জৰিয়তে লাখ লাখ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথে কয় যে চৰকাৰে চৰকাৰী নীতিসমূহৰ জৰিয়তে সেউজ প্ৰযুক্তিসমূহ উদগনি যোগোৱা উচিত আৰু উদ্যোগ জগত কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ প্ৰতি সজাগ হোৱা উচিত। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱেও অনুষ্ঠানত অংশ লয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে চৈত্ৰ শুক্লাদি উগাদি গুডি পৰ্বা চেট্টি চান নৱৰে আৰু ছাজিবু ছেইৰাৱাৰ প্ৰাক সন্ধিক্ষণত দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাযোগে কৈছে যে বসন্ত ঋতুৰ আগমনৰ সময়ত পালন কৰা এই উৎসৱসমূহ ভাৰতীয় নৱবৰ্ষৰ শুভাৰম্ভণিৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱসমূহে ভাৰতীয় সংস্কৃতিৰ বিবিধতা প্ৰতিফলিত কৰে আৰু সামাজিক একতাৰ এনাজৰী সুদৃঢ় কৰি তোলে। তেওঁ লগতে কয় যে এই উৎসৱসমূহৰ সময়ত জনসাধাৰণে নতুন শস্যবৰ্ষক আদৰণি জনায় আৰু প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। এই উপলক্ষে শ্ৰীমতী মুৰ্মুৱে সম্প্ৰীতি আৰু একতাৰ এনাজৰী সুদৃঢ় কৰিবলৈ আৰু দেশক নতুন শিখৰলৈ লৈ যোৱাৰ উদ্দেশ্যে নতুন উদ্যমেৰে কাম কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 120 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী ডিজি নিউজ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলতো এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ ঠিক পাছতে অনুষ্ঠানটোৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতে ভূমিকম্পত বেয়াকৈ প্ৰভাৱিত ম্যানমাৰলৈ সাহায্য প্ৰদানৰ উদ্দেশ্যে আজি নিচেই পুৱা ব্ৰহ্মা নামৰ বিশেষ অভিযান আৰম্ভ কৰিছে। নতুন দিল্লীত আজি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জেছৱালে কয় যে 15 টন সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া প্ৰথমখন বিমান আজি পুৱা প্ৰায় 3 বজাত হিণ্ডন বায়ুসেনা ঘাটিৰ পৰা উৰা মাৰে আৰু প্ৰায় 8 বজাত য়াংগুনত অৱতৰণ কৰে। তেওঁ কয় যে দেশখনত থকা ভাৰতীয় দূতগৰাকীয়ে এই সামগ্ৰীখিনি গ্ৰহণ কৰে। সামগ্ৰীখিনি ম্যানমাৰৰ বিভিন্ন প্ৰান্তত সাহায্য প্ৰয়োজন হোৱা লোকলৈ প্ৰেৰণ কৰা হৈছে। মুখপাত্ৰগৰাকীয়ে কয় যে সন্ধান আৰু উদ্ধাৰকৰ্মী আৰু সা সঁজুলিৰ সৈতে আন দুখন বিমান নেপিটাওলৈ প্ৰেৰণ কৰা হৈছে। এই অভিযানত সহায় আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দলো প্ৰেৰণ কৰা হৈছে। তেওঁলোক আজি সন্ধিয়াৰ ভাগত নেপিটাওত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকক ভূমিকম্পত সৰ্বাধিক ক্ষতিগ্ৰস্ত মণ্ডলত নিয়োজিত কৰা হ'ব। শ্ৰীজেছৱালে কয় যে সাহায্যৰ তৃতীয় ক্ষেপত এখন ক্ষেত্ৰ হাস্পতাল প্ৰেৰণ কৰা হ'ব। এই চিকিৎসালয়খনত 118গৰাকী চিকিৎসক আৰু চিকিৎসাকৰ্মী থাকিব। মুখপাত্ৰগৰাকীয়ে কয় যে ম্যানমাৰত 50-60 হাজাৰ ভাৰতীয় লোক আছে আৰু দেশখনত থকা ভাৰতীয় দূতাবাসে এই লোকসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছে। ভূমিকম্পত এতিয়ালৈকে কোনো ভাৰতীয় নাগৰিক নিহত হোৱাৰ বাতৰি পোৱা নাই বুলি শ্ৰীজেছৱালে প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ উপ মহাপৰিদৰ্শক মহছেন চাহিদিয়ে কৈছে যে পৰৱৰ্তী 24-48 ঘণ্টা অতিকে গুৰুত্বপূৰ্ণ হ'ব। নৌসেনাৰ কামাণ্ডো ৰঘু নায়াৰে কৈছে যে HADR অভিযানৰ বাবে 4খন জাহাজ সাজু কৰি ৰখা হৈছে। INS সাবিত্ৰী আৰু INS ছতপুৰা নামৰ জাহাজ দুখন ইতিমধ্যে ৰাওনা হৈছে আৰু জাহাজ দুখন সোমবাৰে পুৱাৰ ভাগত য়াংগুনত উপস্থিত হ'ব। বস্ত্ৰ, অত্যাৱশ্যকীয় ঔষধ, সা সামগ্ৰী, চাবোন আৰু ছেনিটাইজাৰসহ প্ৰায় 50 টন সাহায্য সামগ্ৰী য়াংগুনলৈ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ছত্তীশগড়ৰ বাস্তাৰ সংমণ্ডলৰ সুকমা জিলাত আজি সুৰক্ষা বাহিনীৰে হোৱা এটা সংঘৰ্ষত কমেও 17জন মাওবাদী নিহত হয়। নিহতসকলৰ ভিতৰত মাওবাদীৰ 11গৰাকী মহিলা সদস্য আছে। এই সংঘৰ্ষত জিলা সংৰক্ষিত বাহিনীৰ 2জন জোৱান আহত হয়। নিহত মাওবাদীকেইজনৰ ভিতৰত এজনক জগদীশ ওৰফে বুদ্ৰা বুলি চিনাক্ত কৰা হৈছে। এই মাওবাদীজনৰ সম্ভেদ দিব পৰা লোকক 25 লাখ টকাৰে পুৰস্কৃত কৰা হ'ব বুলি পূৰ্বতে ঘোষণা কৰা হৈছিল। CRPF আৰু জিলা সংৰক্ষিত বাহিনীৰ এটা যুটীয়া দলে কেৰালাপালত কেইবাজনো মাওবাদীয়ে আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছতে অঞ্চলটোত নক্সাল বিৰোধী অভিযান আৰম্ভ কৰে। অভিযানকালত দুয়োপক্ষৰ মাজত গুলীয়াগুলী সূত্ৰপাত হয়। অঞ্চলটোত আজি পুৱাৰে পৰা সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত চেগা চুৰুকাকৈ গুলীয়াগুলী হৈ আছে। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা 2জন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু বিস্ফোৰকসহ 17জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰে। ছত্তীশগড়ত যোৱা এটা বছৰত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত কমেও 400জন মাওবাদী নিহত হৈছে। অকল যোৱা 10 দিনৰ ভিতৰত 50জন মাওবাদীয়ে সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হস্ত বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অহা 3 এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে থাইলেণ্ডলৈ যাব। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেংটন চিনাৱট্টৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমোদী দেশখনলৈ যাব। নতুন দিল্লীত সাংবাদিকৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পূবৰ সচিব জয়দীপ মজুমদাৰে কয় যে এয়া হ'ব প্ৰধানমন্ত্ৰীৰ তৃতীয়টো থাইলেণ্ড ভ্ৰমণ। শ্ৰীমজুমদাৰে কয় যে ভাৰত আৰু থাইলেণ্ডৰ মাজত ঐতিহাসিক দ্বিপাক্ষিক সম্পৰ্ক আছে। থাইলেণ্ড ভাৰতৰ সামুদ্ৰিক ওচৰ চুবুৰীয়া দেশ তথা বিমষ্টেক এক ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীত থাইলেণ্ড আৰু ভাৰতৰ অতি গুৰুত্বপূৰ্ণ অংশীদাৰ বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে এই ভ্ৰমণে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব বুলি শ্ৰীমজুমদাৰে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদী এই ভ্ৰমণকালত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেংটন চিনাৱট্টৰ সৈতে আলোচনাত মিলিত হ'ব। এইবাৰৰ সন্মিলনত বিমষ্টেকৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কিছু সময়ৰ পাছত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্স মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰে চেন্নাই ছুপাৰ কিংছক 50 ৰাণত পৰাস্ত কৰে। চেন্নাইয়ে 197 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 146 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেটি পুনৰ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পৰিৱেশৰ প্ৰতি সংবেদনশীল জীৱনশৈলী আঁকোৱালি ল'বলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনত 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। ভাৰতে ভূমিকম্পত বেয়াকৈ প্ৰভাৱিত ম্যানমাৰলৈ সাহায্য প্ৰদানৰ উদ্দেশ্যে আজি নিচেই পুৱা ব্ৰহ্মা নামৰ বিশেষ অভিযান আৰম্ভ কৰিছে। ছত্তীশগড়ৰ সুকমা জিলাত সুৰক্ষা বাহিনীৰে হোৱা এটা সংঘৰ্ষত কমেও 17জন মাওবাদী নিহত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কিছু সময়ৰ পাছত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্ছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।